এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। অসমৰ মীনপালন খণ্ডৰ প্ৰসাৰৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰ আৰু জাপানে কালি অসম ৰাজ্যিক জলজ প্ৰাণী পালন আৰু জলজ কৃষিৰ প্ৰসাৰ আৰু জীৱিকা উন্নয়ন প্ৰকল্পৰ বাবে 358 কোটি জাপানী য়েনৰ এখন চুক্তিত স্বাক্ষৰ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। তেওঁ কয় যে এই চুক্তিয়ে মাছৰ উৎপাদন বৃদ্ধি কৰিব আৰু জলজ কৃষিৰ বিকাশ ত্বৰান্বিত কৰিব। এই চুক্তিয়ে মাছৰ যোগান শৃংখলা সুদৃঢ় কৰি মীনপালন খণ্ডৰ সৈতে জড়িতসকলৰ জীৱিকা উন্নত কৰিব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে। মীন বিভাগৰ সুদৃঢ়কৰণতো এই চুক্তিয়ে সহায় কৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে নিম্ন আৰু উচ্চ প্ৰাথমিকৰ 5,550টা নিয়মীয়া শিক্ষক পদৰ নথি পৰীক্ষণ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত স্থগিত ৰাখিছে। উল্লেখযোগ্য যে এই পদসমূহৰ নিযুক্তি প্ৰক্ৰিয়াক লৈ একাংশ প্ৰাৰ্থীয়ে ওজৰ আপত্তি দৰ্শাই উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। এই আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে পদসমূহৰ বাবে দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণ আৰম্ভ কৰিব নোৱাৰিব বুলি ৰায় দিছিল। কেন্দ্ৰীয় বিদ্যালয়সমূহে গুণগত শিক্ষাৰ প্ৰসাৰেৰে দেশত মানৱ সম্পদ গঢ় দিয়াত অগ্ৰণী ভূমিকা পালন কৰি আহিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত কেন্দ্ৰীয় বিদ্যালয়ৰ নতুন স্থায়ী ভৱনৰ আধাৰশিলা স্থাপন কৰি মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে শৈক্ষিক ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰিছে বুলিও তেওঁ প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে জ্ঞান অন্বেষণৰ সৃষ্টিশীলতা, উদ্ভাৱনী কৌশল আৰু ন ন প্ৰযুক্তিৰ অৱলম্বনৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলৰ সবলীকৰণত গুৰুত্ব দিবলৈ কেন্দ্ৰীয় বিদ্যালয় কৰ্তৃপক্ষক আহান জনায়। উল্লেখযোগ্য যে ডিব্ৰুগড় নগৰৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ কনভয় ৰোডত কেন্দ্ৰীয় বিদ্যালয়ৰ নতুন স্থায়ী ভৱনৰ আধাৰশিলা স্থাপন কৰা হয়। প্ৰায় 37 কোটি টকা ব্যয় সাপেক্ষে বিদ্যালয়ৰ ভৱন নিৰ্মাণ কৰা হ'ব। এই উপলক্ষে আজি অনুষ্ঠিত মাংগলিক অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগতে মন্ত্ৰী প্ৰশান্ত ফুকন আৰু বিভিন্ন নিকায়ৰ অধ্যক্ষ উপাধ্যক্ষসকল উপস্থিত থাকে। উল্লেখযোগ্য যে 2003 চনৰ পৰা ডিব্ৰুগড়ৰ চৌকিডিঙিত ডাক বিভাগৰ ভৱনত অস্থায়ীভাৱে কেন্দ্ৰীয় বিদ্যালয়খনৰ পাঠদান চলি আহিছে। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সোণোৱালে আজি ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ বৈঠকতো অংশ লয়। এই বৈঠকত জিলাখনৰ বিভিন্ন বিভাগত ৰূপায়িত আঁচনিসমূহৰ কাম কাজৰ অগ্ৰগতি পৰ্যালোচনা কৰা হয়। শ্ৰীসোণোৱালে চৰকাৰী নীতি নিৰ্দেশনা অনুসৰি পুঁজিৰ সঠিক ব্যৱহাৰৰ দ্বাৰা কাম কাজসমূহ সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে। দৰং জিলাৰ মঙলদৈ মহাবিদ্যালয়ত চলি থকা একবিংশ ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহত অংশ লবলৈ অহা শতাধিক শিশু বিজ্ঞানীক আজি ঐতিহাসিক পথৰুঘাটৰ ৰণস্থলী আৰু খতৰা সত্ৰ পৰিদৰ্শন কৰোৱা হয়। তেওঁলোকে আজি পুৱা 140জন শ্বহীদৰ স্মৃতি বিজড়িত পথৰুঘাটৰ ৰণস্থলীত উপস্থিত হৈ শ্বহীদবেদীত শ্ৰদ্ধা তৰ্পণ কৰে। ইয়াৰ পাছতে খতৰা সত্ৰৰ ইতিহাস সম্পৰ্কে তেওঁলোক অৱগত হয়। এই সমাৰোহৰ অংশ হিচাপে আজি পুৱা মঙলদৈ মহাবিদ্যালয়ৰ পৰা এটা শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰাত অংশগ্ৰহণকাৰীসকলে প্ৰকৃতি সংৰক্ষণ, প্ৰদূষণ ৰোধ কৰা আৰু ভাতৃত্ববোধৰ হকে শ্লোগান দিয়ে। ইয়াৰ পাছতে কামৰূপী লোকগীতৰ শিল্পী বসন্ত পাটগিৰিয়ে গীত পৰিৱেশন কৰাৰ লগতে আলতাফ হুছেইন খণ্ডকাৰে যাদু প্ৰদৰ্শন কৰে। কাইলৈ সমাৰোহত আকস্মিক বক্তৃতা, সাধু কোৱা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। মন্ত্ৰী ৰূপেশ গোৱালাই আজি তিনিচুকীয়া জিলাৰ ডুমডুমা FRU হাস্পতালত ৰাইজৰ সেৱাৰ বাবে এখন এম্বুলেন্স মুকলি কৰে। এই এম্বুলেন্স সেৱাৰ জৰিয়তে ৰাইজৰ স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত নতুন মাত্ৰা প্ৰদান কৰা হ'ব বুলি শ্ৰীগোৱালাই আশা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে হাস্পতালখন পৰিদৰ্শন কৰি যাৱতীয় নিৰ্দেশনাও প্ৰদান কৰে। অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন জিলাত অনুষ্ঠানৰ আয়োজন কৰা হয়। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ হাতিঙিমাৰীত আজি এই উপলক্ষে আয়োজিত অনুষ্ঠানত কবিতা আবৃত্তি, এক অনন্য পৰিৱেশ কলা শীৰ্ষক বক্তৃতা অনুষ্ঠিত হয়। একেদৰে ডিব্ৰুগড় আৰু মাজুলী জিলাতো আজি এই উপলক্ষে অনুষ্ঠানৰ আয়োজন কৰা হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কাইলৈ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত হ'বলগীয়া খেলত ৰাজস্থান ৰয়েলছ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব। প্ৰতিযোগিতাত আজি আহমেদাবাদত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটেন্ছে মুম্বাই ইণ্ডিয়ানছক জয়ৰ বাবে 197 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।